এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। ৰাজ্য চৰকাৰে নতুনকৈ গ্ৰহণ কৰা অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতি 2025 অনুসৰি কৃষি প্ৰযুক্তি, তথ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি নিৰ্ভৰ সেৱা আৰু কৃত্ৰিম বুদ্ধিমত্তা, ভ্ৰমণ প্ৰযুক্তি, খাদ্য প্ৰযুক্তি আৰু সেউজ প্ৰযুক্তি খণ্ডক অগ্ৰাধিকাৰ খণ্ড হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে 2017 চনৰ অসম ষ্টাৰ্টআপ নীতিক বহল পৰিসৰলৈ লৈ যাবলৈ শেহতীয়াকৈ অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিক ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন দিছে। এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে এই নীতি বলবৎ কৰাৰ অধিসূচনা জাৰি কৰা হৈছিল। এই নীতি অনুসৰি অসমত আৰম্ভ কৰিব বিচৰা ষ্টাৰ্টআপবোৰৰ একোটা ইউনিক আই ডি দিয়া হ'ব। মাই আছাম ষ্টাৰ্টআপ আই ডি অৰ্থাৎ মাচি পাবলৈ আবেদনকাৰীসকলে নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব লাগিব। মাচিৰ জৰিয়তেহে ষ্টাৰ্টআপসমূহে নতুন অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিৰ অধীনত সা সুবিধাসমূহ লাভ কৰিব। উদ্যমীসকলৰ সুবিধা হোৱাকৈ আছাম ষ্টাৰ্টআপ ভাৱত উপলব্ধ সা সুবিধাসহ বিনামূলীয়াকৈ কাৰ্যালয় পতাৰো সুবিধা এই নীতিৰ অধীনত কৰা হৈছে। আৰ্থিক অনুদানৰ ক্ষেত্ৰতো মাচি থকা উদ্যমীসকলে 10,00,000 টকা পৰ্যন্ত এককালীন অনুদান লাভ কৰিব পাৰিব। পৰৱৰ্তী সময়ত পাইলট প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে 25,00,000 টকালৈকে আৰ্থিক অনুদান লাভ কৰাৰ সুবিধাও এই নতুন উদ্ভাৱন নীতিৰ অধীনত কৰা হৈছে। ইয়াৰ লগতে উৎকৃষ্ট প্ৰদৰ্শন দেখুওৱা উদ্যমী আৰু উদ্ভাৱকসকললৈ স্কেল আপ গ্ৰাণ্ট হিচাপে 50,00,000 টকা পৰ্যন্ত অনুদান পোৱাৰ সুযোগ তথা ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিত আছে। এই নীতি কাৰ্যকৰী কৰিবলৈ উদ্যোগ বিভাগৰ জ্যেষ্ঠতম সচিবক অধ্যক্ষ হিচাপে লৈ এখন উচ্চস্তৰীয় কমিটি আৰু এখন নীতি ৰূপায়ণ সমিতি গঠনৰ কথা কোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী বাজেটত উদ্যমী আৰু উদ্ভাৱকসকলক সহায় কৰিব পৰাকৈ কমেও 100 কোটি টকা ধাৰ্য কৰা বুলি ঘোষণা কৰিছে। কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব। কেন্দ্ৰীয় হিলাল সমিতি অসমেও কাইলৈ ৰমজানৰ প্ৰথম ৰোজা আৰম্ভ হ'ব বুলি জানিবলৈ দিছে। সমিতিৰ সভাপতি আৰু সম্পাদকে আমাৰ সংবাদদাতাক জনোৱা মতে, কালি সন্ধিয়া অসম তথা দেশৰ অন্য প্ৰান্তত আকাশত ৰমজান মাহৰ জোন দেখা নোযোৱাৰ পৰিপ্ৰেক্ষিতত কাইলৈ ৰমজান মাহ আৰম্ভ হ'ব। হিলাল সমিতিৰ তথ্য অনুসৰি কাইলৈ প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰীৰ সময় পুৱা 4:30, ইফতাৰৰ সময় সন্ধিয়া 5:25, মৰিগাঁও আৰু জাগিৰোডৰ বাবে চেহেৰীৰ সময় পুৱা 4:27, ইফতাৰৰ সময় সন্ধিয়া 5:22, নগাঁও আৰু তেজপুৰৰ বাবে চেহেৰীৰ সময় পুৱা 4:26 আৰু ইফতাৰৰ সময় সন্ধিয়া 5:21 ধাৰ্য কৰা হৈছে। এইবেলি ধাৰ্য কৰা ফিটাৰৰ পৰিমাণ হ'ল 1,633 গ্ৰাম ঘেঁহু বা তাৰ মূল্য। ৰমজানৰ প্ৰাক মুহূৰ্তত গোৱালপাৰা জিলাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ফল মূল, চেৱৈ, খেজুৰ, মিঠাই আদি সুস্বাদু খাদ্যৰে জিলাখনৰ হাট বজাৰসমূহ ভৰি পৰিছে। আজি সন্ধিয়া পশ্চিম আকাশত 9 জুন উঠাৰ নিশ্চিত তথ্য পোৱাৰ পাছতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত তাৰাবিহ নামাজ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ৰমজান হ'ল আত্মশুদ্ধিৰ মাহ আৰু ইয়াৰ জৰিয়তে বিশ্ব শান্তি কামনা কৰা হয়। ৰমজান মাহ শেষ হোৱাৰ পাছতে ঈদ উল ফিতৰ উদযাপন কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত দেশৰ কথা দেশৰ গান শীৰ্ষক এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত চাইবাৰ অপৰাধ সম্পৰ্কত বক্তৃতা প্ৰদান কৰিব উপ আৰক্ষী অধীক্ষক পিংকী দাসে। ইয়াৰ পাছতেই জ্যেষ্ঠ সংগীত শিল্পী জে পি দাস আৰু দুৰ্গাময়ী বৰাই গীত পৰিৱেশন কৰিব। সন্ধিয়া 6:05 পৰা নিশা 8 বজালৈ এই অনুষ্ঠান কেন্দ্ৰৰ মহাবাহু শাখা আৰু ইয়াৰ ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ মাজতে 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি আৰু 7:10 বাতৰি প্ৰচাৰিত হ'ব। দেওবাৰে সন্ধিয়া 7:45 প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকাৰ প্ৰচাৰ অৱশ্যে বন্ধ থাকিব। মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত আজি সন্ধিয়া 7:30 দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 9 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দিল্লী কেপিটেলছে 126 ৰাণৰ বিজয় লক্ষ্যৰে খেলি হাতত 9টা উইকেট আৰু 33টা বল বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 123 ৰাণ সংগ্ৰহ কৰে। দিল্লী কেপিটেলছৰ অধিনায়ক মেগলেনিঙে 49টা বলত অপৰাজিত 60 ৰাণৰ বৰঙণি আগবঢ়ায়। দলটোৰ শেফালী বাৰ্মাই 43 ৰাণ কৰে। মিন্নু মানি আৰু জেছ জনাছেনে দিল্লী কেপিটেলছৰ হৈ 3টাকৈ উইকেট দখল কৰে। জেছ জনাছেনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত দিল্লী কেপিটেলছে মহিলা প্ৰিমিয়াৰ লীগৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সমৰ্থ হয়। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।